চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
বন্ধু সবার কামনা। ঈশ্বর আমার সৃষ্টি কর্তা, ঈশ্বর আমার বিচার কর্তা, তেওঁরে নাম লোৱা ভাই কি ভাবিছা বন্ধু, হবার কাম নাই কি ভাবিছা বন্ধু, হবার কাম নাই কি ভাবিছা বন্ধু, হবার কাম নাই।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ, আপোনাৰ মনত আছেনে বাৰু? আমি বাইবেলৰ পুৰণি নিয়মৰ দ্বিতীয় ৰাজাৱলী নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ প্ৰথম অধ্যায়টো চাইছিলোঁ। তাত আমি দেখিবলৈ পাইছিলোঁ যে অহোজিয়া ৰজাই ওপৰ কোঠালীৰ পৰা পৰি আঘাত পাইছিল। তেতিয়া তেওঁ বেমাৰ ভাল পাবনে নাপাব সুধিবলৈ ইক্ৰুণৰ দেৱতা বালজবুৰৰ ওচৰলৈ মানুহ পঠিয়াইছিল। কিন্তু সেই মানুহক এলিয়া ভাওবাদীয়ে বাটতে লগ ধৰি কৈছিল যে ঈশ্বৰ জিহুৱাক অৱহেলা কৰি অপদেৱতাৰ ওচৰলৈ সুধিবলৈ যোৱাৰ অপৰাধত অহোজিয়া ৰজাৰ মৃত্যু হ'ব। তেতিয়া সেই কথা গম পাই অহোজিয়া ৰজাই এলিয়া ভাওবাদীক ধৰি আনিবলৈ সৈন্যদল পঠিয়াইছিল। প্ৰথম দুবাৰ সৈন্যসকলক স্বৰ্গৰ পৰা নামি অহা অগ্নিয়ে গ্ৰাস কৰিছিল। তৃতীয়বাৰ আন এজন সেনাপতিৰ নেতৃত্বত আন 50 সৈন্যই এলিয়াক ধৰি আনিবলৈ গৈছিল। ঈশ্বৰৰ দূতে এলিয়া ভাওবাদীক নিৰ্ভয়ে ৰজাৰ ওচৰলৈ যাবলৈ কৈছিল আৰু এলিয়া গৈছিল আৰু অহোজিয়া ৰজাৰ মৃত্যু হ'ব বুলি জনাইছিল। ঠিক সেইমতেই অহোজিয়া ৰজাৰ মৃত্যু হৈছিল। অহোজিয়া ৰজাৰ মৃত্যুৰ পাছত যিহুৰাম ৰজা হৈছিল। আপুনি বাৰু আমাৰ অনুষ্ঠানটো শুনিছিল নে? যদি শুনা নাই তেতিয়াহ'লে এই কথাখিনিৰ পৰাই আপুনি আগতে ঘটি যোৱা ঘটনাখিনি গম পোৱাৰ পিছত আজিৰ অনুষ্ঠানৰ কথাখিনি বুজি পাবলৈ আপোনাৰ সহজ হ'ব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ নিয়মীয়া শ্ৰোতানে নে আজি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান শুনিছে? আপুনি যেনেকুৱাই শ্ৰোতা নহওক কিয়, আপোনাৰ পৰা আমি দুষাৰিমান চিঠি এখন পালে আনন্দিত হ'ম। অনুগ্ৰহ কৰি আজিয়েই আমালৈ লিখি পঠিয়াওকচোন। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় ৰাজাৱলী পুস্তকৰ 2 অধ্যায়টো চাব খুজিছোঁ। এই অধ্যায়ত আমি এলিয়া ভাওবাদীৰ পৰিচৰ্যা কাৰ্যৰ সামৰণিৰ পৰা দেখিবলৈ পাম। তেওঁক জুইৰ ৰথত তুলি স্বৰ্গলৈ লৈ যোৱা হৈছিল। তাৰ পাছত ইলিছাৰ পৰিচৰ্যা কাৰ্য আৰম্ভ হয়। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম হওক। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? লগতে কাগজ কলম লৈ ল'লেও ভাল হয়, কোনো কথা আপোনাৰ লিখি থবলৈ মন যাবও পাৰে। কিন্তু তাৰ আগতে আহকচোন চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আৰু এটি সুযোগ দান কৰিছা। প্ৰভু, তোমাৰ বাক্যৰ যোগেদি তুমি আমাৰ প্ৰত্যেককে আমাৰ প্ৰয়োজন অনুসাৰে কথা কোৱা, তোমাৰ স্পষ্ট মাত আমাক শুনিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ শিকাওঁতা হোৱা, তুমিয়েই আমাক পৰিচালনা কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান প্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি দ্বিতীয় ৰাজাৱলী পুস্তকৰ 2 অধ্যায়ৰ প্ৰথম পদ 4 পঢ়ি দিছো। পাছে যি সময়ত জিহুৱাই এলিয়াক ধুমুহা বতাহৰ দ্বাৰাই স্বৰ্গলৈ নিব খুজিছিল, সেই সময়ত এলিয়া ইলিছাই সৈতে গিলগলৰ পৰা গৈছিল। এনে সময়ত এলিয়াই ইলিছাক ক'লে, মই বিনয় কৰোঁ তুমি ইয়াতে থাকা, কিয়নো জিহুৱাই মোক বৈতেললৈ পঠাইছে। কিন্তু ইলিছাই তেওঁক ক'লে, জিহুৱাৰ জীৱনৰ শপত আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই আপোনাক নেৰোঁ। পাছে তেওঁবিলাক বৈতেললৈ নামি গ'ল। তেতিয়া বৈতেলত থকা শিষ্য ভাৱবাদীবিলাকে ইলিছাৰ ওচৰলৈ ওলাই আহি তেওঁক ক'লে, জিহুৱাই যে আজি আপোনাৰ প্ৰভুক আপোনাৰ মূৰৰ ওপৰৰ পৰা লৈ যাব তাক আপুনি জানিছেনে? তেওঁ ক'লে, হয় মই জানিছোঁ, তোমালোকে মনে মনে থাকা। পাছে এলিয়াই তেওঁক ক'লে, হে ইলিছা, মই বিনয় কৰোঁ তুমি ইয়াতে থাকা, কিয়নো জিহুৱাই মোক জিৰিহুলৈ পঠাইছে। কিন্তু তেওঁ ক'লে, জিহুৱাৰ জীৱনৰ শপত আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই আপোনাক নেৰোঁ। পাছে তেওঁবিলাক জিৰিহুলৈ আহিলত। এলিয়াই ইলিছাক লগত নিব খোজা নাই, কিন্তু ইলিছাই এলিয়া ভাওবাদীক এৰিব খোজা নাই। তেওঁৰ লগতেই যাব খুজিছে, কাৰণ এলিয়াক যে স্বৰ্গলৈ উঠাই লৈ যোৱা হ'ব সেই কথা ইলিছাই গম পাইছিল, আৰু সেই বিশেষ মুহূৰ্তত ইলিছা উপস্থিত থাকিব বিচাৰিছিল। পাঁচ নম্বৰ পদ, জিৰিহুত থকা শিষ্য ভাৱবাদীবিলাকে ইলিছাৰ ওচৰলৈ আহি তেওঁক ক'লে, জিহুৱাই যে আজি আপোনাৰ মূৰৰ ওপৰৰ পৰা আপোনাৰ প্ৰভুক লৈ যাব তাক আপুনি জানিছেনে? তেওঁ ক'লে, হয় মই জানিছো, তোমালোক মনে মনে থাকা। সেই শিষ্য ভাৱবাদীবিলাকে বাৰে বাৰে ইলিছাক সুধিছিল সেইদিনা যে এলিয়া ভাৱবাদীক ঈশ্বৰে লৈ যাব সেই কথা তেওঁ জানিছেনে নাই। কিন্তু ইলিছাও আছিল ঈশ্বৰৰ লোক, তেওঁ সেই কথা ঈশ্বৰৰ পৰা গম পাইছিল আৰু সেইটো তেওঁৰ বাবে একো নতুন খবৰ নহয়। এতিয়া ছয় পদৰ পৰা আঠ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে এলিয়াই তেওঁক ক'লে, মই বিনয় কৰোঁ তুমি ইয়াতে থাকা, কিয়নো জিহুৱাই মোক জৰ্দনলৈ পঠাইছে। কিন্তু তেওঁ ক'লে, জিহুৱাৰ জীৱনৰ শপত আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত মই আপোনাক নেৰোঁ। পাছে তেওঁবিলাক দুয়ো আগলৈ গৈ থাকিল। তেতিয়া শিষ্য ভাৱবাদীবিলাকৰ মাজৰ পঞ্চাছজন গৈ তেওঁবিলাকে দেখাকৈ কিছু দূৰৈত থিয় হৈ থাকিল, আৰু তেওঁবিলাক দুজন জৰ্দনৰ পাৰত থিয় হ'ল। পাছে এলিয়াই নিজৰ চাদৰ নুৰিয়াই লৈ জৰ্দনৰ পানীত কোবালে, তাতে পানী ইফালে সিফালে বেলেগ হৈ গ'লত তেওঁবিলাক দুয়োজনে শুকান মাটিয়েদি পাৰ হৈ গ'ল। এই জৰ্দন নদীৰ পানী দুভাগ কৰি দিয়া অলৌকিক ঘটনাটো আগতেও ঘটিছিল, আপোনাৰ বাৰু মনত আছেনে? এই ঘটনাৰ প্ৰায় 500 বছৰ আগেয়ে যিহুছুৱাৰ নেতৃত্বত ইছৰাইলৰ লোকবিলাকে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবৰ সময়ত ঈশ্বৰে এই জৰ্দন নদীৰ পানী দুভাগ কৰি শুকান মাটি উলিয়াই দিছিল মানুহবিলাক পাৰ হৈ যাব পৰাকৈ। এতিয়া আকৌ এলিয়া আৰু ইলিছাৰ কাৰণেও ঈশ্বৰে সেই অলৌকিক কাৰ্য আকৌ এবাৰ কৰিছে। 9 আৰু 10 নম্বৰ পদ পঢ়ি দিছো। তেওঁলোকে পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলিছাক ক'লে, মই তোমালৈ কি কৰিম? তোমাৰ পৰা মোক নিয়াৰ আগেয়ে তাক মোক যাচনা কৰা। তাতে ইলিছাই ক'লে, মিনতি কৰোঁ, আপোনাৰ আত্মাৰ দুভাগ মোত থাকক। তেওঁ ক'লে, তুমি দুঃসাধ্য বৰ খুজিলা, তথাপি তোমাৰ ওচৰৰ পৰা মোক নিয়া সময়ত যদি তুমি মোক দেখা পোৱা তেন্তে তোমালৈ সেইদৰে হ'ব, কিন্তু দেখা নাপালে সেইদৰে নহ'ব। ইলিছাই এলিয়াৰ পৰা আন একো বিচৰা নাই, কেৱল এলিয়াৰ আত্মাৰ দুভাগ বিচাৰিছে। ইমান দিনে ইলিছাই এলিয়াৰ লগত থাকি বুজি পাইছিল যে এলিয়াৰ সেই সকলো অলৌকিক শক্তি ঈশ্বৰৰ শক্তি। ইলিছাইও ঈশ্বৰৰ সেই আত্মিক বৰহে মাত্ৰ বিচাৰিলে, এলিয়াৰ আত্মাৰ দুভাগ বিচাৰিলে, আৰু তেওঁ পালেও। এই কথা বিশেষভাৱে মন কৰক, আচলতে ইলিছাই এলিয়াৰ তুলনাত দুগুণ পালে। তেওঁ আচলতে এলিয়াতকৈ অধিক আত্মিক ভাগ পালে, কাৰণ তেওঁ দুভাগ পালে। সেইকাৰণে ইলিছাক আমি এলিয়াতকৈ ডাঙৰ ভাৱবাদী বুলি ভাবিব পাৰোঁ। অৱশ্যে কোন ডাঙৰ কোন সৰু সেইটো ঈশ্বৰেহে বিচাৰ কৰিব পাৰে, কিন্তু এটা কথা খাটাং যে দুয়োজনেই অতি বিশ্বাসী ভাৱবাদী আছিল, ঈশ্বৰৰ মনৰ মানুহ আছিল আৰু ঈশ্বৰৰ শক্তিৰে অলৌকিক কাৰ্য কৰিব পৰা লোক আছিল। 11 নম্বৰ পদ, তেওঁবিলাকে এইদৰে কথা বতৰা হৈ গৈ থাকোঁতেই অগ্নিময় এখন ৰথ আৰু অগ্নিময় ঘোঁৰা ওলাই তেওঁবিলাক দুজনক পৃথক কৰিলে আৰু এলিয়া ধুমুহা বতাহত স্বৰ্গলৈ উঠিল। এনেদৰে চকুৰ প্ৰচাৰতে এলিয়া ভাৱবাদীক স্বৰ্গলৈ তুলি নিয়া হ'ল ইলিছাৰ সন্মুখতেই। এনেদৰে এলিয়া ভাৱবাদীৰ চমকপ্ৰদ পৰিচৰ্যাৰ সামৰণি পৰিল অতি চমকপ্ৰদভাৱে, আৰু সেই চমকপ্ৰদ ঘটনা দেখাৰ সৌভাগ্য হ'ল ইলিছাৰ। এনেকুৱা স্বৰ্গীয় ঘটনা দেখাৰ পাছত কোনো মানুহৰ পৰিৱৰ্তন নোহোৱাকৈ জানো থাকিব পাৰে? অৱশ্যে এই ঘটনাৰ বাবে ইলিছা মানসিকভাৱে সাজু হৈ আছিল, কাৰণ এলিয়া ভাৱবাদীক সেইদিনা লৈ যোৱা হ'ব বুলি তেওঁ জানিছিল। কিন্তু তথাপিও সেই ঘটনা তেওঁৰ বাবে অতি চমকপ্ৰদ আছিল। 12 নম্বৰ পদ, ইলিছাই তাকে দেখি, হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইছৰাইলৰ ৰথ আৰু তাৰ অশ্বাৰোহীবিলাক, এইবুলি চিঞৰি ক'বলৈ ধৰিলে। পাছে তেওঁ এলিয়াক আৰু দেখা নাপালে। তেতিয়া তেওঁ নিজৰ চাদৰ ধৰি ফালি দুডোখৰ কৰিলে। এলিয়াক লৈ যোৱা হ'ল, কিন্তু এতিয়া ইলিছাই এলিয়াৰ দুগুণ আত্মা লাভ কৰিলে। ইলিছাই এলিয়াক হেৰুৱাই মনত দুখ পালে, কিন্তু তেওঁ এতিয়া ঈশ্বৰৰ আত্মাৰ শক্তি লাভ কৰি অধিক দৃঢ় হ'ল, তাৰ প্ৰমাণ আমি ইয়াতেই দেখিবলৈ পাওঁ। 13 আৰু 14 নম্বৰ পদ চাওক, তেওঁ এলিয়াৰ গাৰ পৰা চাদৰ তুলি লৈ উভতি আহি জৰ্দনৰ তীৰত থিয় হ'ল, আৰু তেওঁ এলিয়াৰ গাৰ পৰা চাদৰ লৈ পানীত কোবাই ক'লে, এলিয়াৰ ঈশ্বৰ জিহুৱা ক'ত? পাছে তেওঁ পানীত কোবোৱাত পানী ইফালে সিফালে বেলেগ হ'ল, তাতে ইলিছাই পাৰ হৈ আহিল। ইলিছাই এলিয়াৰ চাদৰখন লৈ পানীত কোবালে, ঠিক এলিয়াই আগতে কৰাৰ নিচিনাকৈ, আৰু আগৰ নিচিনাকৈ সেই নদীৰ পানী দুভাগ হৈ শুকান মাটি ওলাল। এই অলৌকিক শক্তি এলিয়াৰ চাদৰখনত নাছিল বা এলিয়াৰ নিজৰ শক্তিও নাছিল। সেই শক্তি আছিল ঈশ্বৰৰ শক্তি। সেই কথা ইলিছাই জানিছিল। ইলিছাই এলিয়াৰ নিচিনাকৈয়ে ঈশ্বৰত সম্পূৰ্ণৰূপে বিশ্বাস ৰাখিছিল আৰু সেই বিশ্বাস আছিল এলিয়াৰ ঈশ্বৰ অৰ্থাৎ ঈশ্বৰ জিহুৱাৰ ওপৰত। সেইকাৰণে ইলিছাই কৈছে, এলিয়াৰ ঈশ্বৰ জিহুৱা ক'ত? অৰ্থাৎ ইলিছাই বুজি পাইছিল যে এলিয়াৰ চাদৰখনেৰে কোবালেই পানী দুভাগ নহ'ব যদিহে ঈশ্বৰ জিহুৱাই সহায় নকৰে। গতিকে তেওঁ ঈশ্বৰ জিহুৱাক মাতিছে আৰু ঈশ্বৰ জিহুৱাই সেই অলৌকিক কাৰ্য সম্পাদন কৰি প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁ ইলিছাৰ লগতো আছে। ইয়াৰ পৰা আমি এটা বিশেষ শিক্ষা লোৱা উচিত। আমি কেতিয়াও মানুহলৈ নাচাই ঈশ্বৰলৈহে চাব লাগে। কিন্তু বহু সময়ত আমি বিভিন্ন ব্যক্তি, বিভিন্ন কাৰ্যসূচী, বিভিন্ন আঁচনি, বিভিন্ন আধুনিক পদ্ধতিৰ ওপৰতহে ভৰসা কৰোঁ। কিন্তু এই সকলো মিছা যদিহে আমি ঈশ্বৰৰ সহায় নিবিচাৰোঁ। আচলতে সকলো শক্তি ঈশ্বৰতহে আছে, বাকী সকলো নিমিত্ত মাত্ৰ। এলিয়াৰ ঈশ্বৰ, ইলিছাৰ ঈশ্বৰ, সেই সৰ্বশক্তিমান ঈশ্বৰ জিহুৱাই কৈছে যে তেওঁ এই সকলো শক্তিৰ মূল। তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ, তেওঁ পিতৃ ঈশ্বৰ, পুত্ৰ যীশুখ্ৰীষ্ট পুত্ৰ ঈশ্বৰ, আৰু আমাৰ লগত অনবৰতেই থাকি আমাক সহায় কৰি থকা পবিত্ৰাত্মা ঈশ্বৰ, এই তিনি ৰূপত সেই সৰ্বশক্তিমান ঈশ্বৰ বিৰাজমান। সকলো কথাৰ কাৰণে আমি সেই জীৱন্ত ঈশ্বৰৰ ওপৰতেই ভৰসা কৰিবলৈ শিকা উচিত। ইলিছাই এলিয়াৰ চাদৰখন লৈ পানীত কোবালে, পানী দুভাগ হৈ গৈ ইলিছাৰ কাৰণে বাট ওলাল। ইলিছা পাৰ হৈ আহিল আৰু ইলিছাৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ল। আচলতে সেই অলৌকিক ঘটনাৰ জৰিয়তে ঈশ্বৰে ইলিছাক প্ৰস্তুত কৰি তুলিলে ভৱিষ্যতৰ পৰিচৰ্যাৰ কাৰণে। 15 আৰু 16 নম্বৰ পদ, তেতিয়া তেওঁ দেখাকৈ থকা জিৰিহুৰ ভাৱবাদীবিলাকে তেওঁক দেখি ক'লে, এলিয়াৰ আত্মা ইলিছাত স্থিতি হ'ল। পাছে তেওঁবিলাকে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ গৈ মাটিলৈ মূৰ কৈ পৰি তেওঁক প্ৰণিপাত কৰিলে আৰু তেওঁবিলাকে তেওঁক ক'লে, চাওক, আপোনাৰ দাসবিলাকৰ ইয়াত 50 জন বলৱান মানুহ আছে। আমি আপোনাক বিনয় কৰোঁ, তেওঁবিলাকে আপোনাৰ প্ৰভুক বিচাৰিবলৈ যাওক। কিজানি জিহুৱাৰ আত্মাই তেওঁক দাঙি নি কোনোবা পৰ্বতত নাইবা কোনো উপত্যকাত পেলাই গৈছে। তেওঁ ক'লে, নপঠাবা। এই ভাৱবাদীবিলাকে ইলিছাক চাই আছিল। ইলিছাই সেই নদীৰ পানী দুভাগ কৰি পাৰ হৈ অহাও তেওঁলোকে দেখিছিল। কিন্তু তেওঁলোকে কি কথা কৈছে শুনকচোন। তেওঁলোকে কৈছে, কিজানি এলিয়াক স্বৰ্গলৈ উঠাই লৈ নগৈ ঈশ্বৰে ক'ৰবাত পেলাই থৈ দিলে, গতিকে তেওঁলোকে এলিয়াক বিচাৰি যোৱা ভাল হ'ব বুলি ভাবিছে। তেওঁলোকৰ বিশ্বাস কিমান দুৰ্বল তাৰ প্ৰমাণ আমি ইয়াতে পাওঁ। ইলিছাই কিন্তু তেওঁলোকক কৈছে, এলিয়াক বিচাৰি যাব নালাগে। 17 আৰু 18 পদ, তথাপি তেওঁবিলাকে ধৰি থকাত তেওঁ লাজ পাই ক'লে, পঠাই দিয়া। তাতে তেওঁবিলাকে 50 জন মানুহ পঠাই দিলে। তেওঁবিলাকে তেওঁক 3 দিনলৈকে বিচাৰিলে কিন্তু নাপালে। পাছে ইলিছা জিৰিহুত থাকোঁতেই তেওঁবিলাক তেওঁৰ ওচৰলৈ উভতি আহিলত তেওঁবিলাকক ক'লে, নাযাব বুলি মই তোমালোকক নকৈছিলোঁ? এলিয়াক সঁচাকৈয়ে ঈশ্বৰে উঠাই লৈ গৈছিল, গতিকে সেই লোকবিলাকে 3 দিন ধৰি বিচাৰি বিচাৰিও এলিয়াক বিচাৰি নাপালে। ঈশ্বৰে কোনো কাম আধৰুৱাকৈ নকৰে। তেওঁ এলিয়াক আধা বাটতে পেলাই থৈ নাযায়। মানুহবোৰ ঘূৰি অহাৰ পিছত ইলিছাই ক'লে, মই তোমালোকক কোৱা নাছিলোঁ জানো বিচাৰি যাব নালাগে, বিচাৰি গৈ লাভ নাই। 19 পৰা 22 নম্বৰ পদ, পাছে নগৰৰ লোকবিলাকে ইলিছাক ক'লে, বিনয় কৰোঁ, চাওক, এই নগৰৰ ঠাই সুন্দৰ, ইয়াক আমাৰ প্ৰভুৱে দেখিছে, কিন্তু ইয়াৰ পানী বিষম আৰু ভূমিও গুটি খৰাওঁতা আৰু পোৱালি বিনষ্ট কৰোঁতা। তাতে তেওঁ ক'লে, মোৰ ওচৰলৈ এটা নতুন বাটি আনা আৰু তাত লোণ দিয়া। পাছে তাক তেওঁৰ ওচৰলৈ অনা হলত তেওঁ পানীৰ ভুমুকৰ গুৰিলৈ গৈ তাত লোণ পেলাই দি ক'লে, জিহুৱাই এইদৰে কৈছে, মই এই পানী ভাল কৰিলোঁ, এতিয়াৰ পৰা এই মৃত্যুজনক কি গুটি খৰাওঁতা কি পোৱালি বিনষ্ট কৰাওঁতা আৰু নহ'ব। ইলিছাই কোৱা সেই বাক্য অনুসাৰে সেই পানী আজিলৈকে ভালে আছে। ইলিছাৰ যোগেৰে এতিয়া ঈশ্বৰে এটাৰ পাছত এটাকৈ অলৌকিক কাৰ্য কৰি যাব ধৰিছে। ইলিছাই সেই বেয়া পানী নিৰ্মল কৰি তুলিছিল। এইটো ইলিছাৰ যোগেৰে ঘটা দ্বিতীয়টো অলৌকিক কাৰ্য আছিল। জিৰিহু উপত্যকাৰ সেই পানী আজিও আছে আৰু কোনো কোনো মানুহে সেই ঠাই ভ্ৰমণ কৰিবলৈ গৈ সেই পানী চাকিও চাইছে। সেই পানী আজিলৈকে অতি সুস্বাদু হৈ থকা বুলি মানুহবোৰে কয়। ইয়াৰ পাছত আমি এটা বিশেষ ঘটনাৰ বিষয়ে পঢ়িবলৈ পাওঁ। এই ঘটনাটো পঢ়ি বহুতো মানুহে সমালোচনা কৰে। ঈশ্বৰৰ বাক্য বিৰোধী মানুহবোৰে এই ঘটনাটোৰ কথা আঙুলিয়াই দি বাইবেলৰ বিষয়ে বহুত কটু কথা কয়। সেই সৰু ল'ৰাবিলাকৰ মৃত্যুৰ কাৰণে তেওঁলোকে দুখ প্ৰকাশ কৰে। প্ৰথমতে আমি ঘটনাটোৰ বিষয়ে চাওঁ হওক। এলিয়া ভাৱবাদীক স্বৰ্গলৈ তুলি নিয়া হোৱাৰ পাছত ইলিছা উভতি আহি থাকোঁতে এই ঘটনাটো ঘটিছিল। ইতিমধ্যে এলিয়া আৰু ইলিছাক লৈ যি যি অলৌকিক ঘটনা ঘটি গৈছিল সেই সকলো কথা মানুহবোৰে গম পাইছিল। ইলিছা যেতিয়া বৈতেললৈ গৈ আছিল তেতিয়া কিছুমান সৰু ল'ৰাই আহি তেওঁক ঠাট্টামস্কৰা কৰিছিল। ইলিছাই ঈশ্বৰৰ নামেৰে সিহঁতক সাউ দিছিল। তেতিয়া হাবিৰ পৰা দুজনী ভালুক আহি সেই ল'ৰাবোৰৰ মাজৰ 42টা ল'ৰাক মাৰি পেলালে। কেৱল সমালোচকবোৰে নহয় আনকি বিশ্বাসী লোকসকলেও এই ঘটনাটো পঢ়ি অলপ তৎমত খাব লগা হয়। সমালোচকবিলাকে কয়, ঈশ্বৰে এনেদৰে জানো সৰু ল'ৰা ছোৱালীবোৰক ধ্বংস কৰে? ইয়াত আমি পোৱা এই ঘটনাটো বাইবেল শাস্ত্ৰৰ আন অংশবোৰৰ লগত খাপ নোখোৱা যেন লাগে। ইয়াতে এটা কথা কিন্তু আমি পাহৰি যোৱা উচিত নহয়। ঈশ্বৰে কোনো লোক ঢাক নকৰাকৈ যি ঘটিছিল হুবহু ইয়াত উল্লেখ কৰোৱাইছে। কোনো মানুহে নিজৰ ইচ্ছাৰে বাইবেলখন লিখা হ'লে এনেকুৱা আপত্তিজনক যেন লগা ঘটনাবোৰ উল্লেখ নকৰি লুকুৱাই ৰাখিলেহেঁতেন। কিন্তু ঈশ্বৰত কোনো লোক ঢাক নাই, কোনো চল চাতুৰি নাই। সেইবাবেই ইলিছাৰ যোগেৰে ঘটা এই ঘটনাটোৰ হুবহু বৰ্ণনা উল্লেখ কৰা হৈছে। প্ৰথমতে আমি এটা কথা মনত ৰখা ভাল হ'ব যে যেতিয়া আমি এই পৃথিৱীত জন্মগ্ৰহণ কৰোঁ আমি প্ৰায় নিৰপেক্ষ মন এটালৈহে জন্মগ্ৰহণ কৰোঁ। জন্মসূত্ৰে মানুহে যিটো মন পায় সেই মনটো এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়ত নিৰপেক্ষ বুলি আমি ক'ব পাৰোঁ। এটা বিষয়ত হ'লে জন্মৰ পৰাই মানুহৰ মনটো নিৰপেক্ষ নহয়। সেইটো কি? আচলতে আমি অনুভৱ নকৰিব পাৰোঁ, কিন্তু প্ৰকৃততে জন্মৰ পৰাই মানুহৰ মন ঈশ্বৰ বিৰোধী। ঈশ্বৰ বিৰোধী মানে মানুহে আচলতে ঈশ্বৰৰ বাধ্য হ'ব নোখোজে, নিজৰ মতে চলিব খোজে। কিছুমান মানুহে অৱশ্যে ঈশ্বৰ আছে বুলিয়েই বিশ্বাস কৰিব নোখোজে। মানুহে বাইবেলত লিখা কথা, ঈশ্বৰৰ বাক্যসমূহ অতি সন্দেহৰ চকুৰে চাব খোজে। আন যিকোনো কথা মানুহে অতি সহজে গ্ৰহণ কৰি লয়, কিন্তু ঈশ্বৰৰ কথা বিশ্বাস কৰিব নোখোজে। উদাহৰণস্বৰূপে ধৰক টেলিভিশ্যনত দিয়া বিজ্ঞাপনবোৰৰ কথা। এই বিজ্ঞাপনবোৰ আচলতে অতি ৰহণ লগোৱা কথাৰে ভৰা, আধা সঁচা আধা মিছা। সকলো কথাকে বঢ়াই বঢ়াই অতি ৰহণ লগাই বিজ্ঞাপনসমূহত দেখুওৱা হয়, কিন্তু মানুহে সেইবোৰ বিশ্বাস কৰি ল'বলৈ টান নাপায়। কিন্তু ঈশ্বৰে কোৱা কথা হ'লে গ্ৰহণ কৰিবলৈ টান পায়, কাৰণ মানুহ স্বভাৱতে ঈশ্বৰ বিৰোধী। অৱশ্যে আমাৰ মনত যুক্তিপূৰ্ণ সন্দেহ জাগিব পাৰে। আমি যদি প্ৰকৃত সত্যৰ সন্ধানত থাকোঁ তেতিয়া আমাৰ মনত কিছুমান প্ৰশ্নৰ উদয় হ'ব পাৰে, আৰু প্ৰশ্নৰ উত্তৰ ঈশ্বৰে আমাক নিশ্চয় যোগাব পাৰে। কিন্তু প্ৰশ্ন হৈছে, আমি আচলতে ঈশ্বৰৰ মাজত দুখ বিচাৰিব খুজিছোঁ নে প্ৰকৃত সত্য জানিব খুজিছোঁ? সেইটোহে সঁচাকৈ যদি আমি প্ৰকৃত সত্য জানিব খুজিছোঁ তেন্তে সেই সত্য জানিবলৈ আমাক ঈশ্বৰে নিশ্চয় সহায় কৰিব। বাইবেলৰ মাজত থকা কথাৰ মাজত আমি দুখ বিচাৰিবলৈ চেষ্টা নকৰি বুজিবলৈ টান লগা কথা বুজাই দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিলেহে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ আশা কৰিব পাৰোঁ। এতিয়া আমি ইলিছাৰ এই ঘটনাটোলৈ আহোঁ। ইলিছাই আচলতে এলিয়া ভাৱবাদীতকৈ অধিক অলৌকিক কাৰ্য সম্পাদন কৰিছিল। বহু ক্ষেত্ৰত তেওঁ এলিয়াতকৈও ডাঙৰ ভাৱবাদী আছিল বুলি আমি ক'ব পাৰোঁ। তেওঁ ইতিমধ্যে নদী দুভাগ কৰা অলৌকিক কাৰ্যটো কৰি বৈতাললৈ গৈ আছিল। সেই সকলো কথা বৈতালৰ মানুহবোৰে ইতিমধ্যেই শুনিছিল। 23 আৰু 24 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। পাছে তেওঁ তাৰ পৰা বৈতাললৈ উঠি গ'ল। তেওঁ বাটেদি উঠি যাওঁতে কেতবিলাক সৰু ল'ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্ৰুপ কৰি ক'লে, হেৰৌ টপামোৰা উঠি যা, হেৰৌ টপামোৰা উঠি যা। তেতিয়া তেওঁ পাছফাললৈ ঘূৰি সিহঁতলৈ চাই জিহুৱাৰ নামেৰে সিহঁতক সাউ দিলে। তাতে দুজনী ভালুকে কাঠনিৰ পৰা ওলাই আহি সিহঁতৰ মাজৰ 42টা ল'ৰাক চিৰি পেলালে। পাছে সেই ঠাইৰ পৰা কৰ্মিল পৰ্বতলৈ গ'ল আৰু তাৰ পৰা চমৰীয়ালৈ উভতি আহিল। প্ৰথমতে আমি মনত পেলাব লাগিব যে ঈশ্বৰে সৰু ল'ৰা ছোৱালীবোৰক বিশেষভাৱে ভাল পায়। প্ৰভু যীশুৰ ওচৰলৈ শিশুবিলাকক আহিবলৈ শিষ্যবিলাকে বাধা দিওঁতে প্ৰভু যীশুৱে কৈছিল, শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো স্বৰ্গৰাজ্য এনেকুৱাবিলাকৰহে। এই দ্বিতীয় ৰাজা বুলি 2:23 পদত কিন্তু আচলতে সৰু ল'ৰা মানে শিশুক বুজোৱা নাই। এই সৰু ল'ৰা শব্দটোৰ যিটো মূল ইব্ৰী শব্দ সেইটো হৈছে নাৰ বা নাহাৰ। 28 বছৰীয়া ইছহাক আৰু 39 বছৰীয়া যোছেফৰ ক্ষেত্ৰতো এই শব্দটো ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ ইয়াত সৰু ল'ৰা মানে শিশু নহয়, যুৱককহে বুজোৱা হৈছে। গতিকে শিশুক অভিশাপ দিয়া বুলি আমি ভুল কৰিব নালাগে। এই ডেকাবিলাকে ইলিছাক ঠাট্টা কৰিছিল, তয়ো উঠি যা, এলিয়াৰ নিচিনাকৈ উঠি যা। আচলতে এই ডেকাবোৰে এলিয়াক ঈশ্বৰে উঠাই লৈ যোৱা অলৌকিক ঘটনাটোক লৈয়ে ঠাট্টা কৰিছিল। ঠিক একেদৰে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়টো লৈও মানুহে ঠাট্টামস্কৰা কৰিব বুলি বাইবেলত লিখি থোৱা আছে। মানুহে আজি খ্ৰীষ্টীয় বিশ্বাসীবোৰকো ঠাট্টা কৰে। কতা, যীশু দেখোন আজিলৈকে নাহিল, তোমালোক স্বৰ্গলৈ দেখোন যাবলৈ নাপালা, ইত্যাদি ইত্যাদি কথা কৈ মানুহে ঠাট্টা কৰে। এলিয়াক স্বৰ্গলৈ উঠাই নিয়া বিষয়টো লৈ ইলিছাক উপলুঙা কৰা সেই ডেকাবিলাকে কি ভয়ানক শাস্তি পালে সেই কথা আমি ইয়াত দেখিবলৈ পালোঁ। প্ৰিয় শ্ৰোতা, এটা কথা আমি খাটাংকৈ ক'ব পাৰোঁ, সেই ঘটনাৰ পাছত বৈতেলৰ কোনো লোকেই আৰু ঈশ্বৰৰ কথাক লৈ ঠাট্টামস্কৰা কৰিবলৈ নিশ্চয় সাহস কৰা নাছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ প্ৰতি আমি বাৰু কেনেকুৱা মনোভাৱ প্ৰকাশ কৰোঁ? অৱজ্ঞাৰ মনোভাৱ নে শ্ৰদ্ধাৰ মনোভাৱ? প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়টো লৈ বাৰু আমি কেনেকুৱা মনোভাৱ দেখুৱাওঁ? আমি অতি সাৱধান হোৱা উচিত। ঈশ্বৰৰ বাক্য অৱজ্ঞা কৰি, ঈশ্বৰক ঠাট্টা বিদ্ৰুপ কৰি কোনো লোকেই সাৰি যাব নোৱাৰে। কিন্তু অনুগ্ৰহশীল ঈশ্বৰে মানুহক মন সলনি কৰি নতুন হোৱাৰ সুযোগ এতিয়াও দি আছে। প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ সুবিধা এতিয়াও দি আছে। কিন্তু সেই সুযোগ কেতিয়া শেষ হয় আমি কোনেও ক'ব নোৱাৰোঁ। এবাৰ দুৱাৰ বন্ধ কৰাৰ পাছত ঈশ্বৰে পুনৰ আৰু সেই দুৱাৰ নেমেলিব। সময় থাকোঁতেই প্ৰভু যীশুক গ্ৰহণ কৰাৰ সেই সুযোগ আপুনি বাৰু গ্ৰহণ নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো: 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱনৰ লক্ষণ কি কেতিয়াবা।